हाँ जी
बेटा
चिकन चिकन बिरयानी होगा
बेटा,
चिकन बिरयानी कितना बताओ?
चिकन बिरयानी मैं नहीं बेचा बेटा, फ्राइड राइस दीजिए बेटा।
फ्राइड राइस काउ पाद मू पोर्क फ्राइड राइस
₹110
special chicken rice.
100 rupees special fried rice, 3 egg extra.
3 egg extra, okay.
Yes.
I buy it. So, who's gonna get it? The guy right in front of you. The guy right in front of you, he gets the chicken fried rice with 3 egg extra. I pay it forward.
Who comes to hear about that? 3,000 kilometer. It's impossible.
No. 3,000 doesn't matter. You gonna get a Google Pay? You accept Google Pay?
Yes, I can accept Google Pay. But how can I deliver to you 3,000 kilometers?
No, not me. The guy right in front of you. There is a guy over there right in front of your... the first customer right now. What's his name?
বৰটা হিমাংশু ফোন লগাইছে আপুনি গম পাইছে নে?
নাই, যিটো কাষ্টমাৰ প্ৰথম আহিছে তাতে সন্মুখত কোনোবা এটা আছে নহয় তাতে?
নাই বৰটা, দোকান বন্ধ কৰি দিলো, নাই কোনো নাই, মই দোকানটো চাফা কৰি আছো।
তাৰমানে কাৰোবাৰ কপালত সেইটো চিকেন ফ্ৰাইড ৰাইচ উইথ 3 এগ্স নাই, তাৰ কপালত নাই।
কপালত নাইতো বৰটা, মোৰ ইয়াত খাব লাগিলে আপুনি আহিব লাগিব।
মই সকলোতে আছো, প্ৰতিটো জীৱ সৰ্বভূতানাম অস্মিন চেতনম, সকলো ভূতৰ বাৰ্তাতে চেতনাটো ময়ে হয়। তো যেতিয়া ভিখাৰী এটা সন্মুখত আহি থাকে ন, আজি যদি এটা ভিখাৰী সন্মুখত আহিছে আৰু তই যদি ডেলিভাৰী দিছ, তই যদি ডেলিভাৰী দিব লাগিব আৰু এই ৰিচিপ্টখন মোলে কি স্কেন কৰি পঠাব লাগিব, এ 3 এগ্স ₹100 মই ডেলিভাৰী দিলো, মই তোক মই কোনোবা গুগল পে দি মই দিয়াই দিম। আছে নেকি সন্মুখত? নাই, সকলো এতিয়া কোনোৱে নাই, নহয় তাহাঁতৰ কপালত নাই, কাৰণ সেইবিলাক চব অসুৰ হয়, ভগৱানৰ ওচৰত অসুৰ নাই, যেতিয়া ভগৱান আহে। ঐ সেইকাৰণে শুন, তোক কিয় কৈছে জানে, তই ওলাই যা, কাৰণ তই হলি তই বামুণ নহয়, নহয় সিহে বামুণ কেলা, সিহে ডাঙৰ হয় নে নহয়?
মই বহুতখিনি কলো তাক, মই কলো বোলে মই বহুত দিন চাই আছো তোমাক, মই উপায় নাই, তুমি
তুমি বামুণ নেকি, তুমি বামুণ নেকি, তাক সেইটো সুধিছোন, তুমি বামুণ কিন্তু তুমি হাত কিয় মাৰা ইমান, এই তাৰ হাত মাৰে কেলা, সি এনাই হাত মাৰে, সি দিনটো তিনিবাৰ হাত মাৰে কেলা, মই যেতিয়া আচল কথাটো কৈ দিওঁ তেতিয়া গণ্ডগোল হৈ যায়, সি তাম হাত মাৰা চলি হৈ গেলা, সি এনাই হাত
মাৰিছিলো, তাক গুৰু নিচিনাই ব্যৱহাৰ কৰিছিলো, এতিয়াও মই কৈছো, কিন্তু মই জ্ঞান দিছো, মই কৈছো মই কণ্ট্ৰলত নানামিম, মই কাৰো কণ্ট্ৰলত নহয়, মই স্বাধীন,
কিবা
এটা দিলেও
স্বাধীন, তই স্বাধীন। এই তোক মই এনাই জঘন্য কথা কৈছিলো কৈছিলো না, হে তাৰপিছত তই মোৰ লগত কিয় লেংটা হৈ লাগি থাকিলি, কিয় থাকিলি, কিবা কাৰণ আছে
নহয়,
লাউৰা কেলা মাকচু থুই কেলা, আৰাম জেদা কলেও মোৰ লগত একো লেনা জেনা নাই, মই পাগলা, মই কৈছো মই মহা মোৰ নিচিনা লাংটা ফটো উঠাই বাহিৰত দিব পাৰা কাৰোবাৰ ক্ষমতা আছে, কাৰোবাৰ আছে, মই লাংটা ফটো গোটাই এটা গ্রুপ খুলিছি, তাতে মই লাংটা ফটো দিছি, এখনতো এটাই চোৱা নাই না, হাজারে চাইছি। মোৰ লাজ লাগছি নেকি? মোৰ লাজ নাই, মোৰ লাজ একোৱেই নাই, কাৰণ মই সত্যটো জানো। গোটাইখন লাজ হৈ গেছি, এই লাজৰ ভিতৰতে লাজটো কুনি কুনি দিব লগা আছে, কুনি কিবাই দিব লগা আছে, তে লাজ আৰু চিলভাৰ মাৰ্কেটখন যিখন যিখন জঘন্য কাম কৰি আছে, তাৰ পিছত আৰু লাংটা হোৱাৰ কিবা জেগা আছে নেকি? মোৰ গুটিটো যদি দেখেই দিওঁ, তাৰ ওপৰত এই কমেক্সৰ চিলভাৰ মাৰ্কেটটো তাতকে কিমান লাংটা? তই এতিয়া পাঁচটাৰ পৰা এতিয়া এঘাৰটা বাজিল, এঘাৰটা এতিয়া বাৰটাই বাজিব, পাঁচটাৰ পৰা এঘাৰটালৈকে খুলিলি দোকানখন, কিমান টকা পালি? তই তাতে চলি আছা ন, আছা কি নাই? তই কাম কৰছা, হা, যি পইচা পাইছা তই ঘৰত নিছা, হা, ককাই ভায়ে কাম কৰছা, কিন্তু দম্ভ নাই, দৰ্প নাই, আছে
লাভে নাই বাৰু, গম পাইছো, দম্ভ দৰ্প এইবিলাক নিজৰ লগত ৰখাটো বৰ কিবা আৰু।
সেইকাৰণে মই তোক ডিঙিত খাপটি ধৰিছিলো, খাপটি কিয় ধৰো?
নাই মই আপোনাক বহুত চালো আপোনাক, নহয় সেইটো আপুনি বেয়া নাপাব, মই চাইছো আপোনাক, যোগ্যতা নাই চাব পৰা, কিন্তু মানে কি মানুহক চাব লাগে, সেইটো আপোনাক চালো, আপুনি বেয়া কথা কয়, সেইখিনিও মই কৈছো, মই কওঁ না
পেটিকোট পিন্ধিলে শাড়ী পিন্ধিব লাগিব, হয়না হয়না
নহয়?
পেটিকোট যদি নাই তাতে শাড়ী কেনেকে পিন্ধবি? সেই কোনটে মই লিখি থাকো, পেটিকোট পেটিকোট হেচটেগ পেটিকোট খেলা, দে দে কাম
কৰবিলাক,
এই বাহিৰত যে চিঞৰ বাখৰ হৈ আছে একো নুশুনবি, এইবিলাক চব অসুৰে অসুৰ চাৰিপিনে, বুজিছ? হ'ব হ'ব, চব ঠিক হৈ যাবচোন, তই চিন্তা নকৰ, মই ৰখি চা, মোৰ সময় মই সময়বিলাক শুন, সিহঁতে অলপ যুদ্ধ কৰি আছে, এইটো সময়ৰ যুদ্ধ, মই কৈছো না, সময়ৰ যুদ্ধ, যেনেকে এই হেৰিৰ সময়ত এইটো কি এই সি যে এইটো কি যেতিয়া কলি আহিছে, কলি আহি কৈছে নহয় যে মোৰ এতিয়া সময় আহিছে, মই ইয়াতে সোমাব লাগে, তেতিয়া তাক সুধিছিল ন কেইটামান জেগা দিয়ক, সেই জেগাকেইটা দিয়াৰ পিছতো সি জেগাকেইটা অধিকাৰ কৰিবৰ কাৰণে তাৰ বহুত সময় লাগি গৈছিল নহয়, লাগি গৈছিল নে, যে মাংস খোৱা জেগা, এইটো কি বিল্লা ঘাটি আৰু আল বা আৰু সোণ সোণটোত সোমাই লৈছে, তাৰ মূৰত গণ্ডগোল হৈছে পৰীক্ষিতৰ, কিন্তু তাৰ পিছততো বহুত সময় লাগিল ন, পৰীক্ষিতৰ গোটেই জীৱনটো গুচি যোৱাৰ পিছতে জন্মেজয় আহিল, জন্মেজয় তেতিয়া এই এই বামুণটো যেতিয়া হেৰি কৰিব আছে তাক হোমবাৰী দি তাৰ মূৰত মাৰি বামুণটোক যেতিয়া হত্যা কৰিলে, সেইটো কিমান দিন হ'ল? 50 বছৰ হ'ল নহয় এটলিষ্ট, গতিকে এই সময়বিলাক আস্তে আস্তে যায়, ইহঁতৰ সময় 1962 চনত শেষ হৈছে, 1962 চনত যেতিয়া ইহঁতে এই পেপাৰ এইটো কি চিলভাৰটো ভাঙি দিছে আৰু 1972 চনত সোণটো ভাঙি দিছে, সেই সময়তে এইখন শেষ হৈছে, গতিকে এই 50 বছৰ যে থাকিল, এতিয়া এই 50 বছৰৰ পিছতে আচল যুদ্ধখন হৈছে, একো চিন্তা কৰিব লগা নাই। আৰু শুন, মোৰ এই ডেকা কবি বৰ ভৈৰা বস্তু, বৰ সুন্দৰ বস্তু, ডেকা কবি টেবলেট তেখেতে নাখায়, সেইটো কবি তই কবি যে তেখেতে টেবলেট পেটৰ ভিতৰত নোসোমায়, তেখেতে তেলেই লগাব, মই পেটৰ ভিতৰত একো বেলেগ বস্তু মই নাজানাকে নাখাওঁ, জানি খালি হ'ল, মই জানি হলে মই যদি জানো তেখেতৰ লগত যদি মই সম্পৰ্ক লওঁ, তেখেতৰ ওচৰত যাওঁ, তেখেতৰ হেৰি চাওঁ, তেতিয়াহ'লে মোৰ একো প্ৰব্লেম নাই। কিন্তু মই নাজানাকে একো টেবলেট নাখাওঁ। দুই ঘণ্টাৰ মূৰে মূৰে দি থাকিব লাগিব। দুই ঘণ্টাৰ মূৰে মূৰে মই ৰাতি উঠিও দুই ঘণ্টাৰ মূৰে মূৰে এক ড্ৰপ দি থাকো। মোৰ মানে বিষটো বৰ শান্ত হৈ থাকে। বৰ বঢ়িয়া বস্তু, বৰ বঢ়িয়া বস্তু বনাইছি।
আপুনি পাইছে যি কেনেকে সেইটো বস্তু আগতে ইটাৰ কথা কোৱা নাই, মানে কি আপোনাৰ যিটো বিষটো হৈছিল
আচলতে মোৰ প্ৰথমে কঁকালৰ বিষ আছিল। কঁকালৰ বিষৰ কাৰণে যেতিয়া মই তাতে হেৰি গুৱাহাটী আমাৰ চানমাৰীৰ যে গ্ৰন্থমেলাত তেখেতে হেৰি পাতিছিল এখন ষ্টল, তাতে মই যেতিয়া ক'লো মোৰ কঁকালৰ বিষটো আছে, তেখেতে কৈছে আপুনি এইটো লওকচোন আপোনাৰ কঁকালৰ বিষ ঠিক হৈ যাব। মইতো এটা বটল কিনিলোঁ তেতিয়া কিবা 100 টকাই আছিল নে কিবা, মই কিনিলোঁ। কিনাৰ পিছত মোৰ কঁকালৰ বিষটো আস্তে আস্তে ভাল হ'ল। তাৰপিছত য'তেই বিষত দিওঁ ত'তেই ভাল হৈ যায়, য'তেই বিষত দিওঁ ত'তেই ভাল হৈ যায়। হে এতিয়া মোৰ এনে বিষ হৈছে, হে তাৰপিছত এক ড্ৰপ দিলেই মোৰ সেইকাৰণে গোটেইখিনি শেষ হৈ গ'ল। মই তাৰপিছত মই বিচাৰি পোৱা নাই। সেই মানুহজনকো মই হেৰি কৰিলোঁ, তাকে হেৰি কিন্তু পালোঁ, তোৰ কাৰণে পালোঁ দে। মোৰ হেৰি বন্ধ কৰি দিলা নহয়, মোৰ হোৱাটছএপটো বন্ধ হৈ গেল নহয়। মোৰ অৰিজিনেল হোৱাটছএপত যিমান মেছেজ আছিল, যিমান কণ্টেক্ট আছিল, চব উৰি গেল। এতিয়া আকৌ নতুনকে এইটোত কৰিছো, এইটোও কোনদিনা বন্ধ কৰি দিয়ে তাৰ নাই ঠিক না। লাউটা কৰি মোক হয়, মোৰ ৱেবছাইটত খালি জাৰ্মানী, ফিনলেণ্ড, তোৰ এইটো কি ব্ৰাছেলছ, এইগিলা ৱেষ্টাৰ্ণ ইউৰোপীয়ান কাণ্ট্ৰিৰ মানুহেই খালি ঘূৰি ফুৰে। তে মাজে মাজে এটা দুটা অসমীয়া আহে, বাকী কোন গোটেইবিলাক হ'ল ইউৰোপীয়ান কাণ্ট্ৰি আৰু আমেৰিকা। মোক খালি চাই আছে, ই কি কৰি আছে, কি কৰি আছে, অসমীয়া কথা ইয়াতে বুজি নাপায় বুলি ভাবিছে নেকি? নাপায়, তাতে আজিকালি অট'মেটিক ট্ৰান্সলেট কৰি লয়, চব ট্ৰান্সলেট কৰি লয়। যা তই মই দিগদাৰি নকৰো, তই এতিয়া দোকান বন্ধ কৰিছা, চাফা কৰ, যা হ'ব যা। নাই নাই শুন, সন্মান অসম্মান একো নাই। হা তাৰ শুন, সি হেৰি কৰিব পৰা নাই, এইটো কি কি কয়, সি বুজি পোৱা নাই, সি অজ্ঞানতাত আছে। হা
মই মানে কি লেকচন কৰি সেই উদ্দেশ্যতে মানে কি বহুত জ্ঞান আছে বুলি আছে ভাবে মানে, কিন্তু আচল জ্ঞানটো নাই।
মই যে কওঁ সৰ্ব ধৰ্ম পৰিত্যাজ্য মামেকাম চৰণম ব্ৰজ, সেইটো মই বাহাদুৰী মতেও চাব পাৰ। শ্ৰীকৃষ্ণই বাহাদুৰী কৈছে নেকি? শ্ৰীকৃষ্ণই কেতিয়াও বাহাদুৰী দিয়ে কোৱা নাই, তই মোৰে মোৰে ভৰিত পৰ নাই কোৱা। কিন্তু তাৰ আচল অৰ্থটো হ'ল চৰণম ব্ৰজ, ব্ৰজ ব্ৰজ শব্দটোৰ অৰ্থ হ'ল পদ ব্ৰজ। মই যিপিনে যাওঁ সেইপিনে যা, মোৰ ভৰিত ধৰবা কোৱা নাই, ভৰিত ধৰবা কোৱা নাই। মই কৈছো যে পদ ব্ৰজ, চৰণম ব্ৰজ, অহম ত্বাতেভ্যো মোক্ষ স্বামী মাচুচ। মই কৈছিলো তোক সকলো মোক্ষতা দি দিম যদিহে মোৰ পথে দি যাওঁ, কাৰণ মই যিটো পথে দি যাম সেইটো ত্ৰিগুণময়ী হ'ব কি নহয়, না ৰজ, না সত্য, না তম। তই তাতে মদো খাব পাৰিবি, বিল্লাও চুদব পাৰিবি, হা হে হে মাংসও খাব পাৰিবি, আৰু তোৰ বেদো পঢ়িব পাৰিবি, চব কৰিব পাৰিবি, কিন্তু কারো লগত সম্পর্ক নারাখিবি, সেইটোৱে হল পদব্রজ। মোর ভরির পিছে পিছে যা, সেইটোত যদি সি ভাবে যে নাই তার পিছে পিছে কিয়া যা মই নিজের মধ্যে যাম, হ্যাঁ যা মাই ওয়ে অর হাই ওয়ে, সেখানে কৈছিল মাই ওয়ে অর হাই ওয়ে, তই নিজে হাই ওয়ে বনা, তই যা এপিনে হাই ওয়ে লৈ, হ্যাঁ
বুঝি
পাইছা, মই যি কথা কৈছো মই কৈছো তই মাল খা, তই চিকেন খা, তই মাটন খা, তই বিলা চুল, মাইকী থাকাৰ পিছতো যেতিয়া তোৰ বাৰী উঠে ঘৰত বোধে মাইকী নাই এটা এটা বাহিৰত যায় এটা হেৰি খাই আহো, এইটো কি ছাট এটা খাই আহো, ঘৰততো ছাট নবনাই, কেতিয়াবা ছাট এটা বনাই বাহিৰত ছাট এটা খাই আহিলোঁ, সেই বুচ এখন খাই আহিলোঁ, কি ডাঙৰ কথাটো, কিবা বেয়া কথা নেকি, সেইকাৰণেতো এই আগতেও মদনীকে আছিলে এতিয়াও মদনীকে আছে, কিন্তু তই ঘৈণীজনী তাৰ কাৰণে এৰি দিবি নেকি, নিদিয় নহয়, হ্যাঁ মোর কথা হল কি যি আহিছে মনত সব কর, কিন্তু কারো লগত নেপাই মান নবি, সেইটোৱে হল মহাদেব, খং উঠি যাব তো খং করে দে, মরম আহিলে মরম করে দে, হ্যাঁ একেবারে পগলার নিচিনা ঘুরি থাক না, কিন্তু ছত্রা সম্ভালে, ছত্রা হবে কি করব লাগা আছে, ও এখন বরকুর আইব ছাতিটো লৈ ল, হয় না, মই তাকে শিকাই আছো কেলা, মই শ্রীকৃষ্ণ নহয় কেলা বাল, ষোল্লশ গোপিনী সুদা সুদি করব কারণে মোর মায়েজনীয় মাইকি আছে কেলা, মাইকি না থাকলে মোর তুমি বাড়ি উঠলে মই হাত তো মারি দিবা পারো, এ আছে নয় তাতে জগতের এক্স ভিডিও চাই পেলে হয় কি নয়, হ্যাঁ তো লাউরা কি করবা লাগা আছে লাউরা ম্যাক্স, এই তো রেকর্ডিং করছো, এই তো এই তো পাবলিশ করে দিম ম্যাক্স দেয় কেলা, তোর ল কথা বতা নাই দিমে, মই অলপ পিছতে দিম কেলা, এই বুবা বুবা এইটো কি গেছ ষ্টুডিঅ'ত থৈ দিম মেক্স এইট জিৰ' এইট 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 টু জিৰ' এইট থ্ৰী ফ'ৰ, নাম নাম নকওঁ তাতে ক'ম, তাৰ লগত কথা পাতিছিলোঁ, মই আমেরিকা যদি ভাঙবা নরু তো মই এটা ফালতু অর্ডিনারি, হ্যাঁ মোর মাইকি কইছি নয় তো এটা ফালতু অর্ডিনারি, আর যদি মই আমেরিকা ভাঙবা পারু তেতিয়া মই এক্সট্রা অর্ডিনারি, এতিয়ালৈকে আমেরিকা ভাগছি নে নাই, এইটো আইনটো দেখি আছা নাই, আমেরিকা তো 2022ৰ 16 জুনৰ দিনাই শেষ হৈ গৈছি, তহঁতে দেখা পোৱা নাই কাৰণ এই মৰ্গৰ পৰা বডিটো ওলোৱা নাই নহয় এতিয়াও, মৰ্গতে ভৰাই থৈছি থৈছি না, আজি দিনা ওলাব সেইদিনা গম পাবি যা, সেইদিনা টিহুত কবি এ পাটা চাৰকুচিত কবি, পাটা চাৰকুচি বিদ্যাপীঠ বিদ্যাপীঠৰ প্ৰাংগণত কবি, এই সেইটো মৰি গৈছিল যা, এই 16 জুনৰ দিনাই মৰছি চকলাই, আৰু এইটো মোৰ অডিঅ'টো প্লে কৰি দিবি তাতে একেটা পাটা চাৰকুচিত, যা হ'ব যা অফ কৰ থৌ,
আচ্ছা ঠিক আছে বৰ্তা।